মোৰ প্ৰিয় দেশবাসী নমস্কাৰ। শীত ঋতু যাবৰে হ'ল, বসন্ত ঋতুৱে আমাৰ সকলোৰে জীৱনত টুকুৰিয়াবলৈ আৰম্ভ কৰিছে। লঠঙা হোৱা গছ লতিকাত নতুন পাত ওলাবৰ হৈছে, ফুল ফুলিব, বন উপবন বাগিচা আদি সেউজীয়া হৈ পৰিব, পক্ষীৰ কলকাকলিয়ে মন ভৰাই তুলিব। কেৱল মাত্ৰ ফুলেই নহয়, সূৰ্যৰ কিৰণত ফলসমূহো চিকমিকাই থাকিব। গ্ৰীষ্ম ঋতুৰ ফলৰ ৰজা আম এই বসন্ত ঋতুৰ পৰাই মলিয়াবলৈ আৰম্ভ কৰে। ইফালে পথাৰত সৰিয়হৰ হালধীয়া ফুলবোৰে খেতিয়কৰ প্ৰত্যাশা বঢ়াই তোলে, পলাশ ফুলে ফাকুৱা উৎসৱৰ আগলি বতৰা দিয়ে। কবি আমিৰ খুচৰুৱে ঋতু পৰিৱৰ্তনৰ এই ৰোমাঞ্চকৰ মুহূৰ্তবোৰ বৰ সৰসৰূপে বৰ্ণনা কৰিছে। আমিৰ খুচৰুৱে লিখিছে, সৰিয়হ ফুলেৰে পথাৰ হালধীয়া হ'ল, আমে মলিয়ালে, পলাশ ফুলিল, কুলিয়ে মাতিলে ডালে ডালে। যেতিয়া প্ৰকৃতি বিনন দিয়া হয়, তেতিয়া মানুহে এই মনোৰম প্ৰকৃতিৰ বিনন দিয়া ৰূপটো উদযাপন কৰে। বসন্ত পঞ্চমী, মহাশিৱৰাত্রি আৰু ফাকুৱা উৎসৱে মানুহৰ জীৱন আনন্দৰ সাতোৰঙী ৰঙেৰে বোলাই তোলে। প্ৰেম, সম্প্ৰীতি, মানৱতাৰ এই সমন্বয়ৰ পৰিৱেশত আমি মাহৰ শেষৰ ফালে ফাগুনক বিদায় দি চ'ত মাহক আদৰিবলৈ সাজু হৈ আছো। বসন্ত ঋতু এই দুটা মাহৰেইতো সংযোগ। মই সৰ্বপ্ৰথমে দেশৰ লক্ষ লক্ষ নাগৰিকক ধন্যবাদ জ্ঞাপন কৰিছো, কাৰণ মন কী বাতৰ পূৰ্বে মই যেতিয়া দিহা পৰামৰ্শ বিচাৰোঁ, তেতিয়া অসংখ্য পৰামৰ্শ পাওঁ, নৰেন্দ্ৰ মোদী এপত, টুইটাৰত, ফেচবুকত, ডাকযোগে, আৰু ইয়াৰ বাবে মই আপোনাসৱৰ ওচৰত কৃতজ্ঞ। শোভা জালানে নৰেন্দ্ৰ মোদী এপত লিখিছে যে বহু লোক ভাৰতীয় মহাকাশ গৱেষণা সংস্থা অৰ্থাৎ ইছৰো সম্পৰ্কে সজাগ নহয়। তেওঁ কৈছে যে মই 104 বিধ উপগ্ৰহৰ নিক্ষেপণ আৰু ইণ্টাৰচেপ্টৰ মিছাইলৰ বিষয়ে যাতে কিছু কথা কওঁ। শোভা ডাঙৰীয়ানী, ভাৰতৰ গৌৰৱ মিছাইলৰ বিষয়ে উনুকিওৱাৰ বাবে আপোনাক ধন্যবাদ। দারিদ্র্যর সৈতে যুঁজেই হোক বা কোনো রোগৰ পৰা পৰিত্ৰাণ পাবলৈকে হোক, বিশ্বৰ সৈতে সংযুক্ত হবলৈ, জ্ঞান বা তথ্যৰ সরবরাহ কৰিবলৈ প্রযুক্তিবিদ্যা আৰু বিজ্ঞানৰ সুদৃঢ় স্থিতি আমি অনুভৱ কৰিছো। 2017 চনৰ 15 ফেব্ৰুৱাৰী দিনটো ভাৰতৰ বাবে অতি গৌৰৱৰ দিন। আমাৰ বিজ্ঞানীসকলে বিশ্বৰ সন্মুখত ভাৰতৰ শিৰ গৌৰৱেৰে উন্নীত কৰিলে। আমি জানো যে যোৱা কেইটামান বছৰত ইছৰোৱে কেইবাটাও অভিযান সফলতাৰে সম্পন্ন কৰিছে। মংগল গ্ৰহলৈ মংগলযান সফলতাৰে প্ৰেৰণ কৰাৰ পাছত কেইদিনমান পূৰ্বে ইছৰোৱে মহাকাশ গৱেষণাৰ ক্ষেত্ৰখনত এক বিশ্ব ৰেকৰ্ড স্থাপন কৰিলে। ইছৰোই মেগা মিছনৰ দ্বাৰা একেলগে বিভিন্ন দেশৰ, য'ত আমেৰিকা, ইজৰাইল, কাজাকস্তান, নেডাৰলেণ্ড, ছুইজাৰলেণ্ড, সংযুক্ত আৰব আমেৰীয় ৰাষ্ট্ৰসমূহ আৰু ভাৰতৰো, সৰ্বমুঠ 104টা উপগ্ৰহ সফলতাৰে মহাকাশলৈ প্ৰেৰণ কৰিছে। একেলগে 104টা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰি ইতিহাস ৰচনা কৰা ভাৰতেই হ'ল পৃথিৱীৰ প্ৰথম দেশ। লগতে ইও আনন্দৰ কথা যে সেয়া আছিল একেৰাহে 38 বাৰ ধ্ৰুৱীয় উপগ্ৰহ প্ৰক্ষেপণ যান অৰ্থাৎ PSLV-ৰ সফল প্ৰেৰণ। ই কেৱল ইছৰোৰে নহয়, বৰঞ্চ সমগ্ৰ ভাৰতৰে এক ঐতিহাসিক গৌৰৱৰ কাৰণ। ইছৰোৰ এই কষ্ট ইফেক্টিভ এফিচিয়েণ্ট স্পেচ প্ৰগ্ৰাম অৰ্থাৎ ব্যয় সাপেক্ষ মহাকাশ অভিযানক সমগ্ৰ বিশ্বই আজি মুক্ত মনে প্ৰশংসা কৰিছে। ভাই ভনীসকল, এই 104টা উপগ্ৰহৰ ভিতৰত গুৰুত্বপূৰ্ণ এটি উপগ্ৰহ হ'ল কাৰ্টোছেট 2D। ই ভাৰতৰ উপগ্ৰহ আৰু ইয়াৰ মাধ্যমেৰে লোৱা ছবিসমূহ, সম্পদৰ মেপিং, আন্তঃগাঁথনি, বিকাশৰ ৰূপৰেখা, নগৰ উন্নয়নৰ পৰিকল্পনাৰ বাবে অত্যন্ত সহায়ক হ'ব। বিশেষকৈ মোৰ কৃষক ভাই ভনীসকলক এই উপগ্ৰহটিয়ে দেশৰ সকলো তল স্ৰোতৰ বিষয়ে, সেইবোৰ ক'ত আছে, কিমান আছে, সেইবোৰৰ ব্যৱহাৰ কি ধৰণে কৰিব পাৰি, কি কি কথাত গুৰুত্ব দিব লাগিব, এই সকলোবোৰ দিশত যথেষ্ট সহায় কৰিব। আমাৰ উপগ্ৰহ কাৰ্টোছেট 2D-য়ে মহাকাশলৈ গৈয়েই কিছু সংখ্যক ফটো পঠাইছে। সি নিজৰ কাম আৰম্ভ কৰি দিছে। আমাৰ বাবে ইও অতিশয় আনন্দ আৰু গৌৰৱৰ কথা যে এই গোটেই অভিযানটোৰ নেতৃত্ব দিছিল আমাৰ যুৱ আৰু মহিলা বিজ্ঞানীৰ এটা দলে। যুৱক আৰু মহিলাৰ এনেধৰণৰ সক্ৰিয় অংশগ্ৰহণ ইছৰোৰ সফলতাৰ এক গৌৰৱপূৰ্ণ অংশ। মই দেশবাসীৰ হৈ ইছৰোৰ বিজ্ঞানীসকলক বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সাধাৰণ জনতাৰ বাবে, ৰাষ্ট্ৰৰ সেৱাৰ বাবে মহাকাশ বিজ্ঞানক জোৰদাৰ কৰাৰ উদ্দেশ্যত তেওঁলোক সদায় ব্ৰতী হৈ আছে আৰু নিতৌ নতুন কীৰ্তি আৰ্জিছে। শোভা ডাঙৰীয়ানীয়ে আৰু এটা প্ৰশ্ন সুধিছে আৰু সেইটো হৈছে ভাৰতৰ সুৰক্ষা সম্পৰ্কে। এই বিষয়ত ভাৰত এক বৃহৎ সিদ্ধিপ্ৰাপ্ত হৈছে। বিষয়টো সম্পৰ্কে বৰ বেছি এটা চৰ্চা হোৱা নাই, কিন্তু শোভা ডাঙৰীয়ানীৰ দৃষ্টি গৈছে এই মহত্বপূৰ্ণ বিষয়টিৰ ফালে। ভাৰতে সুৰক্ষাৰ ক্ষেত্ৰখনতো বালাষ্টিক ইণ্টাৰচেপ্টৰ মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন কৰিছে। ইণ্টাৰচেপশ্যন টেকন'লজিযুক্ত এই মিছাইলে পৰীক্ষণৰ সময়ছোৱাত ভূমিৰ পৰা প্ৰায় 100 কিলোমিটাৰ উচ্চতাত শত্ৰুপক্ষৰ মিছাইল প্ৰতিহত কৰি সাফল্য অংকিত কৰিছে। সুৰক্ষাৰ ক্ষেত্ৰত এয়া এক গুৰুত্বপূৰ্ণ সফলতা। আপোনালোকে এই কথা জানি সুখী হ'ব যে সমগ্ৰ পৃথিৱীতে এনে সফলতা অৰ্জন কৰা মাত্ৰ 4 বা 5খনমানহে দেশ আছে। ভাৰতৰ বিজ্ঞানীসকলে এয়া কৰি দেখুৱালে আৰু ইমানেই শক্তিশালী যে 2000 কিলোমিটাৰ দূৰত্বৰ পৰাও ভাৰতক আক্ৰমণৰ বাবে যদি কোনো মিছাইল আহে, তেনেহলে সেই মিছাইলকো মহাকাশতেই ধ্বংস কৰিব পৰা যাব। যেতিয়া আমি কোনো নতুন প্ৰযুক্তি দেখোঁ বা নতুন কোনো বৈজ্ঞানিক আৱিষ্কাৰৰ ক্ষেত্ৰত সফলতা লাভ কৰোঁ, আমি আনন্দিত হওঁ। মানৱ জীৱনৰ বিকাশৰ যাত্ৰাত অনুসন্ধিৎসতাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে আৰু বিশেষ বুদ্ধিসম্পন্ন লোকসকলে অনুসন্ধিৎসতাক অনুসন্ধিৎসতা হিচাপে নাৰাখি তাৰ ভিতৰতো বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰে। এনেদৰেই সেই অনুসন্ধিৎসতা নতুন আৱিষ্কাৰৰ কাৰক হৈ পৰে। তেওঁলোক তেতিয়ালৈকে ক্ষান্ত নহয় যেতিয়ালৈকে তেওঁলোকে তেওঁলোকৰ উত্তৰ লাভ নকৰে। যদি আমি 1000 বছৰীয়া মানৱ জীৱনৰ বিকাশ যাত্ৰাৰ অৱলোকন কৰোঁ, তেনেহলে আমি ক'ব পাৰোঁ যে এই বিকাশ যাত্ৰাৰ কোনো যতি নাই। এই ব্ৰহ্মাণ্ডক, সৃষ্টিৰ নিয়মক অথবা মানুহৰ এই মনটোক জনাৰ প্ৰচেষ্টা অহৰহ চলি থাকে আৰু ইয়াৰ পৰাই সৃষ্টি হয় নতুন বিজ্ঞান বা ন ন প্ৰযুক্তি। এই নতুন প্ৰযুক্তি অথবা বিজ্ঞানৰ ন ন ৰূপে জন্ম দিয়ে এটা নতুন যুগৰ। মোৰ মৰমৰ যুৱক যুৱতীসকল, যেতিয়া আমি বিজ্ঞান আৰু বিজ্ঞানীসকলৰ কঠিন পৰিশ্ৰমৰ বিষয়ে কওঁ, তেতিয়া বহুবাৰ মই এই কথা মন কী বাতৰ জৰিয়তে কৈছোঁ যে আমাৰ দেশৰ নৱপ্ৰজন্মৰ বিজ্ঞানৰ প্ৰতি ধাউতি বৃদ্ধি পোৱা উচিত। আমাৰ দেশক বহুতো বিজ্ঞানীৰ প্ৰয়োজন। আজিৰ বিজ্ঞানীয়ে আহিবলগীয়া সময়ত নতুন প্ৰজন্মৰ জীৱনত এক স্থায়ী পৰিৱৰ্তনৰ সূচনা কৰিব পাৰে। মহাত্মা গান্ধীয়ে কৈছিল, "No science has dropped from the skies in a perfect form. All sciences develop and are built up through experience." অৰ্থাৎ কোনো বিজ্ঞানেই শুদ্ধ ৰূপত আকাশৰ পৰা সৰি পৰা নাই। গৱেষণা সমৃদ্ধ অভিজ্ঞতাৰ জৰিয়তেহে বিজ্ঞান আগুৱাই যায়। শ্ৰদ্ধাৰ বাপুৱে আৰু কৈছিল, "I have nothing but praise for the zeal, industry and sacrifice that have animated the modern scientist in a pursuit after truth." অৰ্থাৎ সত্যৰ অন্বেষণত নিমজ্জিত আধুনিক যুগৰ বিজ্ঞানীসকলৰ স্পৃহা, কৰ্মোদ্যম আৰু ত্যাগৰ প্ৰতি প্ৰশংসাৰ বাহিৰে দিবলৈ মোৰ আন একোৱেই নাই। বিজ্ঞানে যেতিয়া জনসাধাৰণৰ আৱশ্যকতা অনুসৰি সিদ্ধান্তসমূহ কিদৰে সহজে প্ৰয়োগ কৰিব পাৰে বা তাৰ মাধ্যম কেনে হ'ব লাগে ইত্যাদি কথাত গুৰুত্ব দিয়ে, সেয়াই সাধাৰণ জনতাৰ বাবে বিজ্ঞান মনস্কতাৰ বাট সুচল কৰে। কিছুদিন পূৰ্বে নীতি আয়োগ আৰু ভাৰতৰ বিদেশ মন্ত্ৰালয়ে 4th প্ৰৱাসী ভাৰতীয় দিৱসৰ সময়ত এক অনন্য প্ৰতিযোগিতাৰ আয়োজন কৰিছিল, য'ত সমাজ উপযোগী আৱিষ্কাৰসমূহক আমন্ত্ৰণ জনোৱা হৈছিল। এনে আৱিষ্কাৰসমূহক চিনাক্ত কৰা বা প্ৰদৰ্শন কৰা অথবা জনসাধাৰণক এই বিষয়ত জ্ঞান দিয়া আৰু এই আৱিষ্কাৰসমূহে মানৱ সমাজক কিদৰে উপকৃত কৰিব পাৰে, গণ উৎপাদন কিদৰে হ'ব পাৰে বা ব্যৱসায়িক উপযোগিতা কেনে হ'ব পাৰে, সেই কথা প্ৰতীয়মান কৰিছিল। আৰু মই যেতিয়া এই বিষয়ত মন দিলোঁ, তেতিয়া দেখিলোঁ যে এয়া সঁচাকৈয়ে এক গুৰুত্বপূৰ্ণ কাম। যেনেকৈ অলপতে আমাৰ মাছমৰীয়াসকলৰ বাবে আৱিষ্কাৰ কৰা এক মোবাইল এপৰ কথাকেই ক'ব পাৰি। এক সামান্য মোবাইল এপ, কিন্তু ইয়াৰ শক্তি অতি বেছি। মাছমৰীয়াসকলে মাছলৈ যোৱাৰ আগেয়ে বতাহৰ দিশ, গতি, ঢৌৰ উচ্চতা কিমান অথবা কোন অংশত ভাল মাছ পাব এই তথ্য এই মোবাইল এপৰ জৰিয়তে লাভ কৰিব। মানে এটা মোবাইল এপতেই সকলো তথ্য পোৱা যাব আৰু ইয়াৰ জৰিয়তে আমাৰ মাছমৰীয়া ভাইসকলে কম সময়তে বেছি মাছ থকা ঠাইত উপনীত হৈ অধিক অৰ্থ উপাৰ্জন কৰিব পাৰিব। কেতিয়াবা সমস্যায়ো সমাধানৰ ক্ষেত্ৰত বিজ্ঞানৰ মহত্ব প্ৰদৰ্শন কৰে। 2005 চনত মুম্বাইত অধিক বৃষ্টিপাত হৈছিল, বানপানী হৈছিল, সমুদ্ৰ ওফন্দি উঠিও বহুতো সমস্যাৰ সৃষ্টি কৰিছিল। কোনো প্ৰাকৃতিক দুৰ্যোগৰ সময়ত প্ৰথমেই সমস্যাৰ সন্মুখীন হয় দৰিদ্ৰসকল। দুজন ব্যক্তিয়ে অতি মনোযোগেৰে এই ক্ষেত্ৰত কাম কৰি এনে এক গৃহৰ নমুনা ৰচনা কৰিছে যিয়ে সংকটৰ সময়ত গৃহক সুৰক্ষিত কৰাৰ লগতে সেই গৃহত বাস কৰাসকলক ৰক্ষা কৰে, লগতে পানীৰ অভাৱো দূৰ কৰে। তাৰোপৰি পানীৰ পৰা হ'ব পৰা বিভিন্ন ৰোগৰ পৰাও ৰক্ষা কৰে। মানে একে সময়তে অনেক আৱিষ্কাৰ। ইয়াৰ অৰ্থ হ'ল সমাজত, দেশত এনেধৰণৰ ভূমিকা লোৱা অনেক লোক আছে আৰু আমাৰ সমাজো প্ৰযুক্তি পৰিচালিত হৈছে, ব্যৱস্থাসমূহো প্ৰযুক্তি পৰিচালিত হৈ পৰিছে। মুঠৰ ওপৰত আমাৰ জীৱনৰ অভিন্ন অংগ হৈ পৰিছে এই প্ৰযুক্তি। যোৱা কিছুদিন ধৰি ডিজি ধনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়া দেখা গৈছে। লাহে লাহে ৰাইজে নগদ ধনৰ লেনদেনৰ পৰা ডিজিটেল কাৰেন্সীৰ ফালে ধাৱমান হৈছে। ভাৰতত যথেষ্ট সফলতাৰে ডিজিটেল ট্ৰানজেকশ্যন প্ৰয়োগ হৈছে। বিশেষকৈ যুৱ প্ৰজন্মই নিজৰ মোবাইল ফোনৰ জৰিয়তে ডিজিটেল পে'মেণ্টক আদৰি লৈছে। মই ইয়াক শুভ সংকেত বুলি লৈছো। যোৱা কিছুদিন ধৰি আমাৰ দেশত লাকী গ্ৰাহক যোজনা, ডিজি ধন বেপাৰী যোজনা আদিৰ প্ৰতি ব্যাপক জনসমৰ্থন দেখা গৈছে। প্ৰায় দুমাহেই হ'ল প্ৰতিদিনে 15,000 জন লোকৰ প্ৰতিজনেই 1,000 কোটি টকা পুৰস্কাৰ পাইছে আৰু এই দুই আঁচনিৰ জৰিয়তে ভাৰতবৰ্ষত ডিজিটেল লেনদেনক এটা জন আন্দোলনলৈ পৰিৱৰ্তিত কৰা হৈছে। সমগ্ৰ দেশেই ইয়াক স্বাগতম জনাইছে। আৰু এই আনন্দৰ কথা যে এতিয়ালৈকে ডিজি ধনৰ যোজনাৰ জৰিয়তে 10 লাখ লোক পুৰস্কৃত হৈছে, 50,000ৰো অধিক ব্যৱসায়ীয়ে পুৰস্কাৰ লভিছে আৰু প্ৰায় 150 কোটিৰো অধিক ধন এই মহান অভিযানক আগবঢ়াই লৈ যোৱা ব্যক্তিয়ে লাভ কৰিছে। এই আঁচনিৰ শতাধিক গ্ৰাহক এনে যিসকলে 1 লাখকৈ টকা লাভ কৰিছে। 4,000ৰো অধিক ব্যৱসায়ী প্ৰতিগৰাকী 50,000 টকাকৈ লাভ কৰিছে। খেতিয়কেই হওক, বেপাৰীয়েই হওক, সৰু সুৰা উদ্যোগীয়ে হওক, বৃত্তিধাৰী লোকেই হওক, গৃহিণীয়েই হওক, বিদ্যাৰ্থীয়েই হওক, সকলোৱেই এই অভিযানত অংশগ্ৰহণ কৰিছে আৰু লাভান্বিতও হৈছে। যেতিয়া মই এই কথা বিশ্লেষণ কৰিলোঁ, মই পালোঁ যে কেৱল নতুন পুৰুষেই নহয়, বয়োজ্যেষ্ঠসকলেও আগ্ৰহেৰে আগবাঢ়ি আহিছে। মই আনন্দিত হৈ পৰিলোঁ যে পুৰস্কৃত লোকৰ ভিতৰত 15 বছৰীয়া কিশোৰো আছে আৰু 65-70 বছৰীয়া বৃদ্ধও আছে। মহীশূৰৰ পৰা শ্ৰী সন্তোষজীয়ে হৰ্ষোল্লাসেৰে নৰেন্দ্ৰ মোদী এপত লিখিছে যে তেওঁ লাকী গ্ৰাহক যোজনাৰ জৰিয়তে 1,000 টকাৰ পুৰস্কাৰ লাভ কৰিছে। কিন্তু সবাতোকৈ ডাঙৰ কথাটো তেওঁ কি লিখিছে জানেনে? তেওঁ লিখিছে যে পুৰস্কাৰ লভাৰ সময়ত তেওঁ গম পালে যে এগৰাকী দৰিদ্ৰ বৃদ্ধাৰ বাসগৃহত জুই লাগিছে, কিছু ক্ষতি হৈছে আৰু পুৰস্কাৰ হিচাপে লাভ কৰা সেই 1,000 টকা তেওঁ সাহায্য হিচাপে বৃদ্ধাগৰাকীক দিলে। মই বৰ সন্তোষিত হৈছোঁ সন্তোষজী, আপোনাৰ নাম আৰু কামে আমাক সকলোকে সন্তোষ দিছে। আপুনি এটা বৰ ডাঙৰ কাম কৰিলে। দিল্লীৰ 22 বছৰীয়া গাড়ী চালক সবীৰে বিমুদ্ৰাকৰণৰ পাছত ডিজিটেল লেনদেন আৰম্ভ কৰিলে আৰু লাকী গ্ৰাহক যোজনাৰ জৰিয়তে 1,00,000 টকাৰ পুৰস্কাৰ লাভ কৰিলে। এতিয়াও তেওঁ গাড়ী চলায় আৰু চাবলৈ গ'লে তেওঁ এই ডিজি ধন যোজনাৰ এম্বেচাডৰ হৈ পৰিল। সকলো সময়তে যাত্ৰীসকলক ডিজিটেল লেনদেনৰ ইতিবাচক দিশবোৰৰ বিষয়ে তেওঁ ব্যাখ্যা কৰে আৰু এই সকলো কথা যথেষ্ট উৎসাহেৰে কৈ যায়, আনকো উৎসাহিত কৰে। মহাৰাষ্ট্ৰৰ পৰা স্নাতকোত্তৰ মহলাৰ এগৰাকী ছাত্ৰী পূজা নেমাৰেই ৰুপি কাৰ্ড, ই ৱালেট আদিৰ প্ৰয়োগ নিজৰ পৰিয়ালত কৰাৰ পৰা লভাৰ আনন্দ নিজৰ সহপাঠীসকলক কোৱা কথা বৰ্ণাই মোলৈ লিখিছে যে 1,00,000 টকা পুৰস্কাৰ লভা তেওঁৰ জীৱনৰ আটাইতকৈ মহত্বপূৰ্ণ ঘটনা আৰু এই ডিজি ধন অভিযানক উৎসাহিত কৰিবলৈ তেওঁ নিজে আৰু আনকো প্ৰেৰণা যোগাই যাব। মই দেশবাসী, বিশেষকৈ দেশৰ যুৱক যুৱতীসকলক আৰু লগতে এই লাকী গ্ৰাহক যোজনা বা ডিজিধন ব্যাম্পাৰ যোজনাৰ জৰিয়তে পুৰস্কৃত হোৱা সকলোকে এই অভিযানৰ এম্বেচাডৰ হ'বলৈ নেতৃত্ব ল'বলৈ আহ্বান জনাওঁ, কিয়নো এই অভিযানে দুৰ্নীতি আৰু কলাধনৰ বিৰুদ্ধে যথেষ্ট সহায়ক হোৱাত এটা বৃহৎ ভূমিকা পালন কৰিব। এনে কাৰ্যত ৰত প্ৰতিজন নাগৰিকেই মোৰ দৃষ্টিত এজন এজন এণ্টি কৰাপশ্যন কেডাৰ। এক প্ৰকাৰে আপোনাসৱৰ প্ৰতিজনেই সুচিতাৰ একো একোজন সৈনিক। আপোনাসৱে জানে যে এই লাকী গ্ৰাহক যোজনাই যেতিয়া 100 দিন সম্পূৰ্ণ কৰিব অহা 14 এপ্ৰিলত, সেইদিনা ডক্টৰ বাবাচাহেব আম্বেদকাৰৰ জন্মজয়ন্তী, এক স্মৰণীয় দিৱস। সেইদিনা অৰ্থাৎ 14 এপ্ৰিলৰ দিনা 20 কোটি টকাৰ পুৰস্কাৰৰ ড্ৰ হ'ব। এতিয়াও প্ৰায় 40-45 দিন বাকী আছে। বাবাচাহেবক স্মৰণ কৰি আপোনালোকে এটা কাম কৰিব পাৰে। সৌ সিদিনা বাবাচাহেব আম্বেদকাৰৰ 125 সংখ্যক জয়ন্তী আমি পালন কৰিলোঁ। তেখেতৰ স্মৃতিত আপোনালোকেও 125 জন লোকক ভীম এপ্লিকেশ্যন ডাউনলোড কৰিবলৈ শিকাব পাৰে। ইয়াৰ জৰিয়তে লেনদেন কেনেকৈ কৰা হয় সেয়া শিকাওক, আৰু বিশেষকৈ ওচৰৰ সৰু সৰু ব্যৱসায়ীসকলক শিকাওক। এইবাৰ বাবাচাহেবৰ জয়ন্তী আৰু ভীম এপক গুৰুত্ব দিয়ক। মই ক'ব বিচাৰিছো যে ডক্টৰ বাবাচাহেব আম্বেদকাৰে নিৰ্মাণ কৰা ভেটি সুদৃঢ় কৰিব পাৰে। হাতত হাত ধৰি আমি 125 কোটি জনতালৈ ভীম এপ লৈ যাবলৈ যাতে সক্ষম হওঁ সেই উদ্দেশ্য সফল কৰক। যোৱা 2-3 মাহৰ পৰা যি অভিযান আৰম্ভ কৰা হৈছে তাৰ প্ৰভাৱ বহু গাঁও আৰু নগৰত ভালদৰে পৰা পৰিলক্ষিত হৈছে। মোৰ প্ৰিয় দেশবাসী, আমাৰ দেশৰ অৰ্থব্যৱস্থাৰ মূলতে কৃষি ক্ষেত্ৰৰ যথেষ্ট অৰিহণা আছে। গাঁৱৰ অধিক বিকাশে দেশৰ আৰ্থিক গতিৰ শক্তি আনি দিয়ে। মই আজি আপোনালোকক এটি আনন্দৰ বতৰা দিবলৈ ওলাইছো। আমাৰ খেতিয়ক ভাই ভনীসকলে বহুত পৰিশ্ৰম কৰি দেশৰ অন্নভাণ্ডাৰ পূৰ কৰিছে। আমাৰ দেশৰ কৃষকসকলে যি পৰিশ্ৰম কৰিছে সেই পৰিশ্ৰমৰ বাবে এই বছৰ সৰ্বাধিক খাদ্য উৎপাদন হৈছে। চাৰিওফালৰ পৰা এইটোৱেই ইংগিত পোৱা গৈছে যে আমাৰ কৃষকসকলে আগৰ সকলো অভিলেখ ভংগ কৰিছে। শস্য এনেদৰে নদন বদন হৈ পৰিছে, খেতিপথাৰ ভৰি পৰিছে যে পোংগল আৰু বৈশাখী যেন আজিয়েই উদযাপন কৰিছো। এই বছৰ দেশত প্ৰায় 2700,000 টনতকৈও অধিক খাদ্য উৎপাদন হৈছে। আমাৰ কৃষকসকলৰ নামত শেহতীয়াকৈ যি অভিলেখ অংকিত হৈ আছে তাতকৈও ই 8% অধিক। ই এক অভূতপূৰ্ব অনুভূতি। মই বিশেষভাৱে দেশৰ কৃষকসকলক ধন্যবাদ দিব খুজিছো। কৃষকসকলক এইকাৰণেও ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ যে তেখেতসকলে পৰম্পৰাগত শস্যৰ লগতে দেশৰ দৰিদ্ৰ জনতাৰ কথা মনত ৰাখি বেলেগ বেলেগ দাইলৰো খেতি কৰিছে, কিয়নো দাইলৰ পৰাই দুখীয়া শ্ৰেণীৰ লোকে আটাইতকৈ বেছি প্ৰটিন লাভ কৰে। মই সুখী অনুভৱ কৰিছো যে আমাৰ দেশৰ কৃষকসকলে দৰিদ্ৰজনৰ মনৰ কথা শুনিছে আৰু প্ৰায় 290 লাখ হেক্টৰ মাটিত ভিন ভিন দাইলৰ খেতি কৰিছে। এইটো অকল দাইল উৎপাদন কৰা কথাই নহয়, কৃষকসকলৰ দ্বাৰা আমাৰ দেশৰ দৰিদ্ৰ শ্ৰেণীৰ নিমিত্তে হোৱা আটাইতকৈ ডাঙৰ সেৱা। মোৰ এটি প্ৰাৰ্থনা, এটি মিনতি, দেশৰ কৃষকসকলে যেনেদৰে অশেষ পৰিশ্ৰমেৰে দাইল উৎপাদনৰ অভিলেখ কৰিলে তাৰ বাবে মোৰ কৃষক ভাই ভনীসকল বিশেষভাৱে ধন্যবাদৰ পাত্ৰ। মোৰ প্ৰিয় দেশবাসী, আমাৰ দেশত চৰকাৰৰ দ্বাৰা, সমাজৰ দ্বাৰা, সংস্থাসমূহৰ দ্বাৰা, সংগঠনসমূহৰ দ্বাৰা, আন বিভিন্নজনৰ দ্বাৰা স্বচ্ছতাৰ দিশত কিবা নহয় কিবা এটা কাম চলিয়েই আছে। এক প্ৰকাৰে সকলোৱে কিবা নহয় কিবা প্ৰকাৰে স্বচ্ছতাৰ বিষয়টোত সক্ৰিয়ভাৱে যোগ দিছে বা সচেতন হোৱাটো পৰিলক্ষিত হৈছে। চৰকাৰে নিৰন্তৰভাৱে প্ৰয়াস কৰি আছে। কিছুদিন আগতে ভাৰত চৰকাৰৰ যি ৱাটাৰ এণ্ড চেনিটেশ্যন মন্ত্ৰালয় আছে, অৰ্থাৎ খোৱাপানী আৰু স্বচ্ছতা মন্ত্ৰালয় আছে, আমাৰ সচিবৰ নেতৃত্বত 23খন ৰাজ্যৰ শীৰ্ষ বিষয়াসকলৰ এখন সমাৱেশ তেলেংগানাত অনুষ্ঠিত হৈছিল। আৰু তেলেংগানা ৰাজ্যৰ ৱাৰেংগলত কেৱল বন্ধ কোঠাত ছেমিনাৰ অনুষ্ঠিত হোৱাই নহয়, প্ৰত্যক্ষ স্বচ্ছতাৰ কামতো গুৰুত্ব দি তাৰ প্ৰয়োগ কেনেদৰে কৰিব পৰা যায় সেই বিষয়েও আলোচনা হৈছিল। 17 আৰু 18 ফেব্ৰুৱাৰীত হায়দৰাবাদত টয়লেট পিট এম্পটিং এক্সপেৰিয়েন্সৰ সংযোজন কৰা হৈছিল। 6টা ঘৰৰ টয়লেট পিটচ খালী কৰি চাফা কৰোৱা হয় আৰু বিষয়াসকলে নিজে দেখুৱাইছে যে টুইন পিট টয়লেটত ব্যৱহাৰ হোৱা গাঁতটোক খালী কৰি পুনৰ কেনেকৈ ব্যৱহাৰ কৰিব পৰা যায়। তেখেতসকলে এইটোও দেখুৱাইছে যে নতুন কৌশলৰ শৌচালয় কিমান সুবিধাজনক আৰু তাক চাফা কৰাটো কিমান সহজসাধ্য। কোনো সংকোচ নহয়, যিটো চাইক'লজিকেল বেৰিয়াৰ আছে সেইটোও মনলৈ নাহে। আমি যিদৰে অন্য সাধাৰণ চাফ চাফাইৰ কাম কৰোঁ, তেনেদৰেই টয়লেটৰ গাঁতটোও চাফা কৰিব পৰা যায়। আৰু এই প্ৰয়াসৰ পৰিণাম হ'ল দেশৰ সংবাদ মাধ্যমে ইয়াৰ বহুল প্ৰচাৰ কৰিছে, তাক গুৰুত্বও দিছে। আৰু স্বাভাৱিক কথা যে যেতিয়া এজন IAS বিষয়াই নিজেই টয়লেটৰ গাঁত চাফা কৰিব, দেশবাসীৰ ধ্যান কেন্দ্ৰিত কৰাটো স্বাভাৱিক। আৰু এই যে টয়লেট পিট চাফাইৰ কাম, আৰু যিখিনি আমি জাবৰ জোথৰ বুলি ভাবোঁ, কিন্তু যদি পচন সাৰৰ দিশৰ পৰা আমি কথাটো চিন্তা কৰোঁ, তেন্তে ই এক প্ৰকাৰ কোলা সোণৰ লেখীয়া। ৱেষ্টৰ পৰা ৱেল্থ কেনেদৰে হ'ব পাৰে, অৰ্থাৎ পেলনীয়া বস্তুৰ পৰা সম্পদ কেনেদৰে হ'ব পাৰে, সেইটো আমি গম পাব পাৰোঁ। আৰু এই কথা প্ৰমাণিতও হৈছে। ছজনীয়া এটা পৰিয়ালৰ বাবে এটা ষ্টেণ্ডাৰ্ড টুইন পিট টয়লেটৰ এনেকুৱা এটা মডেল প্ৰায় 5 বছৰত পূৰ্ণ হয়। ইয়াৰ পাছত জাবৰ জোথৰ সহজভাৱে দূৰ কৰি অন্য পিটটোলৈ পঠিয়াব পৰা যায়। 6 বা 12 মাহৰ ভিতৰত পিটত জমা হোৱা জাবৰ জোথৰ সম্পূৰ্ণভাৱে ডিকম্পজ হৈ যায়। এই ডিকম্পজ জাবৰ ব্যৱহাৰ কৰাটো বহুত সুবিধাজনক আৰু পচন সাৰৰ দৃষ্টিৰে অত্যন্ত গুৰুত্বপূৰ্ণ সাৰ তৈয়াৰ হয়। সেই সাৰ হ'ল NPK। কৃষকসকল ভালদৰে NPKৰ লগত পৰিচিত। নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম, এইকেইটা পুষ্টিকৰ উপাদানেৰে ই ভৰপূৰ। আৰু এইকেইটা কৃষিৰ বাবে অতি উত্তম সাৰ হিচাপে গণ্য কৰা হয়। চৰকাৰে এই ক্ষেত্ৰত যেনেধৰণে পদক্ষেপ গ্ৰহণ কৰিছে, তেনেধৰণে অন্য বহুতেও নিশ্চয় পদক্ষেপ লৈছে। এতিয়া দূৰদৰ্শনেও স্বচ্ছতা সম্পৰ্কে এটি বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিবলৈ লৈছে। এই অনুষ্ঠানটোত এনেধৰণৰ কথা যিমানেই প্ৰচাৰ হ'ব সিমানেই লাভ হ'ব। চৰকাৰৰ বিভিন্ন বিভাগেও নিয়মিতভাৱে স্বচ্ছতা পষেক উদযাপন কৰে। মাৰ্চৰ প্ৰথম পষেকত মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয় লগতে জনজাতি বিকাশ মন্ত্ৰালয়ে স্বচ্ছতা অভিযানক শক্তি প্ৰদান কৰিব। মাৰ্চৰ দ্বিতীয় পষেকত আৰু দুটা মন্ত্ৰালয়, জাহাজ পৰিবহণ মন্ত্ৰালয় আৰু জলসম্পদ, নদী বিকাশ আৰু গংগা পুনৰুজ্জীৱিতকৰণ মন্ত্ৰালয়ে মাৰ্চৰ শেষৰ সপ্তাহ দুটাত স্বচ্ছতা অভিযানক আগবঢ়াই নিব। আমি জানো যে দেশৰ কোনো এগৰাকী নাগৰিকে যেতিয়াই কিবা এটা ভাল কাম কৰে, দেশৰ প্ৰত্যেকেই এক নতুন শক্তি লাভ কৰে, আত্মবিশ্বাস বঢ়াই তোলে। ৰিঅ' পাৰাঅলিম্পিকছত আমাৰ দিব্যাংগ খেলুৱৈসকলে যেনেধৰণে প্ৰদৰ্শন আগবঢ়ালে, সেই কথাত আমি সকলোৱে তেওঁলোকক স্বাগতম জনাইছো। এই মাহতে অনুষ্ঠিত ব্লাইণ্ড T20 ৱৰ্ল্ড কাপৰ ফাইনেলত পাকিস্তানক পৰাজিত কৰি একেৰাহে দুবাৰকৈ ৱৰ্ল্ড চেম্পিয়ন হৈ দেশৰ গৌৰৱ বৃদ্ধি কৰিলে। মই পুনৰবাৰ দলৰ প্ৰতিগৰাকী খেলুৱৈকে অভিনন্দন জনাইছো। আমাৰ দিব্যাংগ সতীৰ্থসকলৰ এই সফলতাত আমি গৰ্বিত। দিব্যাংগ ভাই ভনীসকল সমৰ্থবান, দৃঢ়নিশ্চয়ী, সাহসিক আৰু সংকল্পবান বুলি মই সদায় বিশ্বাস কৰি আহিছো। প্ৰতি ক্ষণতে তেওঁলোকৰ পৰা আমি কিবা নহয় কিবা এটা কথা শিকিব পাৰোঁ। খেলা ধূলাই হওক বা মহাকাশ বিজ্ঞানেই হওক, আমাৰ দেশৰ মহিলাসকল একোতেই পাছ পৰা নহয়। খোজত খোজ মিলাই তেওঁলোক আগুৱাই গৈ আছে আৰু নিজা নিজা উপলব্ধিৰে দেশৰ নাম উজ্বলাই তুলিছে। আজি কিছুদিন আগেয়ে এছীয় ৰাগবি 7 ট্ৰফিত আমাৰ মহিলা দলে ৰূপৰ পদক জয় কৰিছে। সেই খেলুৱৈসকলক মই অভিনন্দন জনাইছো। 8 মাৰ্চ বিশ্ব মহিলা দিৱস। ভাৰততো কন্যা সন্তানক গুৰুত্ব প্ৰদান কৰা হওক, পৰিয়াল আৰু সমাজ তেওঁলোকৰ প্ৰতি জাগৰিত হওক, সংবেদনশীলতা বৃদ্ধি কৰক। বেটী বচাও বেটী পঢ়াও আন্দোলন এতিয়া দ্ৰুতগতিৰে আগুৱাই গৈছে। এতিয়া এই আন্দোলন কেৱল এক চৰকাৰী কাৰ্যক্ৰম হৈ থকা নাই, ই এতিয়া এক সামাজিক সংবেদনশীলতা, জনশিক্ষাৰ অভিযানলৈ ৰূপান্তৰিত হৈ উঠিছে। বিগত 2 বছৰত এই আন্দোলনে সকলো সাধাৰণ নাগৰিককে সামৰি লৈছে। এই জ্বলন্ত সমস্যাটোৰ প্ৰতি দেশৰ চুকে কোণে থকা সকলোজনকে চিন্তা কৰিবলৈ বাধ্য কৰাইছে। যুগ যুগ ধৰি চলি অহা পুৰণি ৰীতি নীতিৰ প্ৰতি থকা মানুহৰ বিশ্বাসৰ পৰিৱৰ্তন সাধন কৰিছে। কন্যা সন্তান জন্ম হোৱা উপলক্ষত উৎসৱ পালন কৰা হৈছে বুলি খবৰ পালে মনটো আনন্দেৰে ভৰি উঠে। এনেকৈয়ে কন্যা সন্তানৰ প্ৰতি ইতিবাচক ভাৱধাৰা সামাজিক স্বীকৃতিৰ এক কাৰকো হৈ উঠে। মই শুনিছো যে তামিলনাডুৰ কাদলোর জিলায় এক বিশেষ অভিযানের যোগে বাল্য বিবাহ রোধ করব পারিছে। এতালেক 175খন বাল্য বিবাহ রোধ করবা হয়েছে। জিলা প্রশাসনে সুকন্যা সমৃদ্ধি যোজনার মাধ্যমে প্রায় 55-60 হাজার কন্যা সন্তানের ব্যাঙ্ক একাউন্ট খুলি দিছে। জম্মু কাশ্মীরের কঠুয়া জিলাত কনভার্জেন্স মডেল অর্থাৎ সংযুক্তকরণ আর্হিরে সকল বিভাগকে বেটি বাঁচাও বেটি পড়াও অভিযানের সঙ্গে জড়িত করা হয়েছে। বিভাগ সমূহে গাঁওসভা অনুষ্ঠিত করার লগতে জিলা প্রশাসনে অনাথ সন্তানসকলের প্রতিপালন করা, তেওঁলোকৰ শিক্ষা সুনিশ্চিত করা ইত্যাদি কাম সমূহৰ বাবেও সম্পূর্ণ প্রচেষ্টা গ্রহণ করেছে। মধ্যপ্রদেশত হর ঘর দাস্তক কার্যসূচীর জড়িয়ে গাঁওসমূহর প্রতি ঘরে ঘরে কন্যা সন্তানের শিক্ষার বাবে এক অভিযান চলাই থাকা হয়েছে। রাজস্থানত আপনা বাচ্চা আপনা বিদ্যালয় অভিযানের মাধ্যমে বিদ্যালয় আধাতে এরা ছাত্রীসকলক পুনের বিদ্যালয়ত নাম ভর্তি করা, পুনের পড়িবলৈ অনুপ্রেরণা যোগা আদি কার্য পূর্ণোদ্যমে করে থাকা হয়েছে। এইখানি কথা কোয়ার অর্থ এয়ে যে বেটি বাঁচাও বেটি পড়াও আন্দোলনে এতিয়া অনেক রূপ ধারণ করেছে। সম্পূর্ণ আন্দোলনটে এটা গণ আন্দোলনের রূপ লৈছে, নতুন নতুন চিন্তার যুগ হয়েছে। স্থানীয় আবশ্যকতার প্রতি লক্ষ্য রাখি এই সমূহ সংলগ্ন করা হয়েছে। মই ইয়াক এক শুভ সংকেত বলে গ্রহণ করছো। 8 মার্চত বিশ্ব মহিলা দিবস উদযাপনের বেলিকা আমার এটা কথাই উপলব্ধি হোক, মহিলা এটা শক্তি, মহাশক্তি, তেওঁলোক ভারতীয় নারী, কমও নহয় অধিকও নহয়, সকলো কথাতে সমানর অধিকারী। মোর প্রিয় দেশবাসী, আপনাসবেও সময়ে সময়ে মন কি বাতলৈ বিভিন্ন খবরের যোগান ধরে আহিছে, সক্রিয়ভাবে আপনালোকও হাঙর খাই পড়িছে। আপনালোকৰ পৰা মই বহু কথাই জানিবলৈ সক্ষম হৈছো। পৃথিবীত কি ঘটি আছে, গাঁৱত দরিদ্রসকলের মনত কি হৈ আছে, এই জাতীয় কথাবোৰ আহি মোৰ কাষ পাইছেহি। আপনালোকৰ এই যোগদানৰ বাবে মই কৃতজ্ঞ। অশেষ ধন্যবাদ।